শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনকে ধৰি কেইবাটাও সিদ্ধান্তত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। ধেমাজি আৰু শদিয়াত আজি মুখ্যমন্ত্ৰীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ মুকলি কাৰ্যসূচী। গ্ৰীণফিল্ড বিমান বন্দৰৰ সম্ভাৱনীয়তা জৰীপৰ বাবে ৰাজ্য চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত আজি বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সম্ভাৱনা উজ্জ্বল। যোৱা নিশা ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ 72 ৰাণত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন দিছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো ক্ষীপ্ৰগতিত মীমাংসাৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। এই বিশেষ আদালতৰ বাবে ন্যায়ালয়ে এজন ন্যায়াধীশ নিযুক্তি দিয়াৰ লগতে নীতি নিয়ম প্ৰস্তুত কৰি বাকী ব্যৱস্থাসমূহ গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সা সুবিধাসমূহ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ভাৰতীয় ন্যায় সংহিতাৰ আণ্ডাৰ BNSS ছেকশ্যন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক অব্লিক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব।
মন্ত্ৰীসভাৰ বৈঠকত চাহ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৰ্বৰ্তীকালীনভাৱে অহা 1 এপ্ৰিলৰ পৰা 30 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে 280 টকাকৈ আৰু বৰাকৰ চাহ শ্ৰমিকে 258 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ছমাহৰ পাছত নতুন শ্ৰম আইন বলবৎ হলে চাহ শ্ৰমিকৰ মজুৰি 300 টকাতকৈও অধিক হ'ব। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কাম কৰি থকা 45 বছৰ ঊৰ্ধৰ চাকৰিয়ালৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধিত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই লগতে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশাকৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক 1খনকৈ স্কুটি প্ৰদানৰো সিদ্ধান্ত লয়। তদুপৰি অহা 10 মাৰ্চত 39,70,000 অৰুণোদয় হিতাধিকাৰীক 9,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। গুৱাহাটীত এই অনুষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে পঞ্চায়ত আৰু গাঁও অঞ্চলত সভা অনুষ্ঠিত কৰি হিতাধিকাৰীসকলৰ মাজত ধন বিতৰণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীসভাই শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত 122 কোটি টকা ব্যয় সাপেক্ষে এখন কৃষি মহাবিদ্যালয় স্থাপনত অনুমোদন জনায়। এইখন হ'ব বৰাক উপত্যকাৰ প্ৰথমখন কৃষি মহাবিদ্যালয়। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সংৰক্ষিত অঞ্চলসমূহৰ সৈতে পাৰিপাৰ্শ্বিক সংযোগ অটুট ৰখা তথা জৈৱ বৈচিত্ৰ সংৰক্ষণৰ লক্ষ্যৰে ভৰালিমুখ অঞ্চলৰ 1,397.58 হেক্টৰ ভূমি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ 32,000 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰিব। এই উপলক্ষে জিলাখনৰ দেউৰী বিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সমষ্টিভিত্তিক ভূমিপট্টা বিতৰণৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানৰ সৈতে ধেমাজিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শদিয়াত 418 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই শদিয়াৰ অম্বিকাপুৰত 160 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ষষ্ঠ অসম আৰক্ষী কামাণ্ড বাহিনীৰ কাৰ্যালয় আৰু হাস্পতাল চাৰিআলি টুপচিঙা ঘাট সংযোগী RCC দলংখন উদ্বোধন কৰাৰ লগতে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন মুকলি কৰিব। তেওঁ লগতে কাকপথাৰত বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামৰ উন্নয়ন, চপাখোৱাত বি লাচিত ষ্টেডিয়ামৰ উন্নয়নকে ধৰি বহুকেইটা ৰাজহুৱা সা সুবিধাৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শক্তিখণ্ড আৰু পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অম্বিকাপুৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ কৰা সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত নতুন ৰূপত নিৰ্মাণ কৰা ঐতিহ্য ভৱনটো মুকলি কৰিব। এই উপলক্ষে আজি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আয়োজিত অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মোহন, বিমল বৰা আৰু ৰূপেশ গোৱালাকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। শ্ৰীসোণোৱালে এই অনুষ্ঠানৰ পৰাই ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদো উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। নুমলীগড় শোধনাগাৰ লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গাঁথনিগত দক্ষতা বিকাশ পদক্ষেপৰ প্ৰথমটো প্ৰকল্প কালি মাজুলীত সফলতাৰে সমাপ্ত হয়। 2025 চনৰ ছেপ্টেম্বৰৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত এই ছমহীয়া আৱাসী প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যখনৰ 60জনৰো অধিক প্ৰশিক্ষাৰ্থীক গেছ প্লাম্বিঙৰ ব্যৱহাৰিক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰচেষ্টাই প্ৰশিক্ষাৰ্থীসকলৰ মহানগৰৰ গেছ বিতৰণ খণ্ডত নিয়োজিত হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত অংশ লৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অনিল কুমাৰ জৈনে এইদৰে কয়।
বহুত আচ্ছা লগা কিয়নকি ইয়ে 60 বচ্চে জিনকো আজ ট্ৰেনিং কমপ্লিট হুই আগৰ কলকো ইনকে পৰিবাৰ বস জাতে হে ইনকা কেৰিয়াৰ বন জাতা হে তো হম লোগো কে লিয়ে এক বহুত বড়ি উপলব্ধি হোগি। বহুত আচ্ছা লগা, বহুত সারি ইনস্টিটিউশন, আসাম গ্যাস কম্পানি নে, নুমলিগড় রিফাইনারি নে, ITI নে আর MMLD बॉम्बे से जो दिल्ली से कंपनी जो इस प्रोग्राम को चलाने जो आए और यहाँ के लोकल एडमिनिस्ट्रेशन ने सबने मिलजुल कर सपोर्ट किया, बच्चों ने भी अपना टाइम पूरा दिया, तो ये हमें बहुत अच्छा लगा ही हुआ।
বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াক শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে কালি সন্মানীয় ডিলিট সন্মান প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ আচাৰ্য, উপাচাৰ্য আৰু পঞ্জীয়কে সাহিত্যিকগৰাকীৰ ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত থকা বাসগৃহত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে। উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত স্বাস্থ্যজনিত কাৰণত শ্ৰীশইকীয়া উপস্থিত থাকিব নোৱাৰাত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই তেওঁৰ বাসগৃহত গৈ এই সন্মান প্ৰদান কৰে।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এ হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এ ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰ পিছত বন্ধ কৰিব লাগিব।
ইছৰ ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
ৰাজ্যত নতুন গ্ৰীণফিল্ড বিমান বন্দৰৰ সম্ভাৱনীয়তা জৰীপৰ বাবে আজি অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অতিথি হিচাপে উপস্থিত থাকিব। গ্ৰীণফিল্ড বিমান বন্দৰৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান অঞ্চল, ওমৰাংছো, মাজুলী আৰু ডিফুৰ নাম প্ৰস্তাৱ কৰা হৈছে। অনুষ্ঠানত আঞ্চলিক বিমান যোগাযোগ ব্যৱস্থাৰ সবলীকৰণ, পৰ্যটন খণ্ডৰ বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰসাৰ আৰু বাণিজ্যিক সুযোগ বৃদ্ধি তথা কৌশলগত সংযোগৰ সুচলকৰণ সন্দৰ্ভত আলোচনা কৰা হ'ব। শ্ৰোতাসকলে পুৱাৰাঞ্চলি বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
এজন ব্যক্তি সুদীৰ্ঘকাল তেওঁ সাংবাদিকতা কৰিলে। আকাশবাণীৰ সৈতে তেওঁৰ সম্পৰ্ক বহু পুৰণি। দূৰদৰ্শন আৰু চলচ্চিত্ৰ জগতৰ সৈতেও তেওঁৰ নিকট সম্বন্ধ।
বহু বিচিত্ৰ অভিজ্ঞতা পুষ্ট এনে এগৰাকী ব্যক্তিৰ সৈতে আলাপেৰে সজোৱা হ'ব অহা 28 ফেব্ৰুৱাৰী শনিবাৰৰ দৃষ্টিপাত।
এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাসকলে সেইগৰাকী ব্যক্তিৰ সৈতে টেলিফোনেৰে সংযুক্ত হ'ব পাৰিব। ফোন নম্বৰ দুটা হ'ল 03612661876 আৰু 03612662325। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যোগেও একে সময়তে চাবলৈ পাব।
28 ফেব্ৰুৱাৰী শনিবাৰৰ নিশা 8:02।
ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে। যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে জিম্বাবৱে 72 ৰাণত পৰাজিত কৰাৰ পাছতেই দলটোৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। ছুপাৰ এইট পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত অহা দেওবাৰে ভাৰতে ৱেষ্ট ইণ্ডিজক পৰাজিত কৰিব পাৰিলে ছেমি ফাইনেলত স্থান নিশ্চিত হ'ব। কালিৰ খেলখনত ভাৰতে নিৰ্ধাৰণ কৰি দিয়া 257 ৰাণৰ বিশাল লক্ষ্যৰে খেল আৰম্ভ কৰি জিম্বাবৱে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 184 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ হৰ্ষদ্বীপ সিঙে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে জিম্বাবৱে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 256 ৰাণ সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। তিলক বাৰ্মাই 44 আৰু অপেনিং বেটছমেন অভিষেক শৰ্মাই 55 ৰাণৰ বৰঙণি আগবঢ়ায়। কালি অনুষ্ঠিত আন এখন খেলত দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক 9 উইকেটত পৰাজিত কৰে। প্ৰতিযোগিতাত আজি কলম্বোৰ প্ৰেমদাসা ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ এইটৰ এখন খেলত ইংলেণ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। জ্যেষ্ঠ সাংবাদিক বলদেৱ পাণ্ডে কালি নতুন দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। প্ৰায় 15 বছৰ ধৰি হিন্দী বাতৰি কাকত পূৰ্বাঞ্চল প্ৰহৰীৰ সৈতে জড়িত পাণ্ডে নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতাৰ বাবে সুপৰিচিত আছিল। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ সঞ্জীৱনী পাঠকৰ সৈতে।
ৰাজ্যিক মন্ত্ৰীসভাত অহা 1 এপ্ৰিলৰ পৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৱৰ্তীকালীনভাৱে 30 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত থকা এটা অধ্যায়ত ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ প্ৰতি অৱমাননাসূচক কথা সন্নিৱিষ্ট কৰাৰ বাবে NCERTৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰা বাতৰিটো দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ যুৱশক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো আঁচনি শুভাৰম্ভ কৰা বাতৰিটো দি আছাম ট্ৰিবিউন, অসমীয়া খবৰ, আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট্ৰেক আদালত গঠনত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন দিয়া বাতৰিটোক দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিত স্থান দিছে। গুৱাহাটীত এয়াৰবাছ মেইণ্টেনেন্স আৰু ৰিপেয়াৰিং হাব স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট্ৰেক আদালত গঠনকে ধৰি কেইবাটাও সিদ্ধান্তত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। ধেমাজি আৰু শদিয়াত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত সীমা শুল্ক আৰু ইমিগ্ৰেশ্যন চৌহদ মুকলি কাৰ্যসূচী। গ্ৰীণফিল্ড বিমানবন্দৰৰ সম্ভাৱনীয়তা জৰীপৰ বাবে ৰাজ্য চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত আজি বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সম্ভাৱনা উজ্জ্বল। যোৱা নিশা ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ 72 ৰাণত জয়লাভ। জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।